ইব্ৰীবিলাকৰ প্ৰতিপত্ৰ অধ্যায় এক। পূৰ্বকালত ঈশ্বৰে ভাগে ভাগে আৰু অনেক প্ৰকাৰে ভাৱবাদীসকলৰ দ্বাৰাই ওপৰ পুৰুষসকলক কথা কলত, এই শেষ কালত পুত্ৰৰ দ্বাৰাই আমাক কথা কলে। সেই পুত্ৰকেই তেওঁ সকলোৰে অধিকাৰী নিযুক্ত কৰিলে আৰু তেওঁৰ দ্বাৰাই সৃষ্টিখন নিৰ্মাণ কৰালে। সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্বৰ ছাপ আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্তা হৈ পাপৰ মোচন কৰি ঊৰ্ধলোকত মহামহিমৰ সোঁহাতে বহিল। আৰু স্বৰ্গদূতবিলাকতকৈ তেওঁ যিমান উত্তম নামৰ অধিকাৰ পালে, তেওঁবিলাকতকৈ সিমান শ্ৰেষ্ঠ হ'ল, কিয়নো
তুমি মোৰ পুত্ৰ, মই আজি তোমাক জন্ম দিলো।
আকৌ আন ঠাইত,
মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব।
এইবুলি ঈশ্বৰে সেই দূতবিলাকৰ মাজৰ কোনজনক কেতিয়া কলে? কিন্তু যেতিয়া তেওঁ সেই প্ৰথমে জন্মাজনক জগতলৈ পুনৰাই আনিব, তেতিয়ালৈ চাই তেওঁ কয়,
ঈশ্বৰৰ সকলো দূতে তেওঁক প্ৰণিপাত কৰক।
দূতবিলাকৰ উদ্দেশ্যে হলে তেওঁ কয়,
তেওঁ নিজ দূতবিলাকক বায়ুস্বৰূপ আৰু নিজ সেৱকবিলাকক অগ্নিশিখা স্বৰূপ কৰে।
কিন্তু পুত্ৰৰ উদ্দেশ্যে হলে কয়,
হে ঈশ্বৰ, তোমাৰ সিংহাসন সদা কালস্থায়ী, তোমাৰ ৰাজদণ্ড সৰলতাৰ দণ্ড। তুমি ধৰ্মক প্ৰেম কৰিলা আৰু অধৰ্মক ঘৃণ কৰিলা। এইকাৰণে তোমাৰ ঈশ্বৰে তোমাৰ সংগীবিলাকতকৈ তোমাক অধিক আমোদ ৰূপ তেলেৰে অভিষিক্ত কৰিলে।
আৰু
হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ মূল স্থাপন কৰিলা, আকাশ মণ্ডলো তোমাৰ হাতৰ কৰ্ম। এই দুয়ো বিনষ্ট হ'ব, কিন্তু তুমি নিত্য, সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব। তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰক সলাই থোৱা। কিন্তু তুমি একে হৈ আছা আৰু তোমাৰ বছৰৰ শেষ নহয়।
কিন্তু তেওঁ দূতবিলাকৰ মাজৰ কোনজনক কেতিয়া কলে,
মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীড়া নকৰো মানে মোৰ সৌ হাতে বহি থাকা।
সেয়ে সকলো দূত পৰিত্ৰাণৰ অধিকাৰী হবলৈ উদ্যত হোৱাবিলাকৰ পৰিচৰ্যাৰ অৰ্থে পঠোৱা সেৱা শুশ্ৰূষাকাৰী আত্মা নহয় জানো? ইব্ৰী অধ্যায় দুই। এইকাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয়, কাৰণ কিজানি ঘাত নাচাপি ঘাটৰ পৰা কেনেবাকৈ ভটিয়াওঁ। কিয়নো দূতবিলাকৰ দ্বাৰাই কোৱা বাক্য যদি দৃঢ় হ'ল আৰু প্ৰত্যেক অপৰাধ আৰু আজ্ঞা লংঘনৰ উচিত প্ৰতিফল হ'ল, তেন্তে যি পৰিত্ৰাণ প্ৰথমে প্ৰভুৰ দ্বাৰাই কোৱা হ'ল আৰু শুনাবিলাকৰ দ্বাৰাই আমালৈ দৃঢ় কৰা হ'ল, আৰু আচৰিত চিন, অদ্ভুত লক্ষণ আৰু অনেকবিধ পৰাক্ৰম কাৰ্য আৰু ঈশ্বৰৰ ইচ্ছাৰ দৰে পবিত্ৰ আত্মাৰ বৰ বিলাই দিয়াৰ দ্বাৰাই ঈশ্বৰক কৰ্তৃক সম প্ৰমাণ কৰা হ'ল, সেই মহাপৰিত্ৰাণ আমি অৱহেলা কৰিলে কেনেকৈ সাৰিম? কিয়নো আমি যি ভাবি ৰাজ্যৰ কথা কৈছো তাক তেওঁ দূতবিলাকৰ অধীন কৰা নাই। কিন্তু কোনো এজনে কোনো ঠাইত সাক্ষ্য দি কৈছে,
মানুহনো কি, তুমি যে এতিয়া সোঁৱৰণ কৰিছা, আৰু মানুহৰ সন্তানেই বাকী, তুমি যে তেওঁলৈ দৃষ্টি কৰিছা, তুমি দূতবিলাকতকৈ তেওঁক অলপহে সৰু কৰিলা, প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুতেৰে তেওঁক বিভূষিত কৰিলা, তোমাৰ হাতে কৰা সকলো বস্তুৰ ওপৰত তেওঁ গৰাকী পাতিলা, আৰু সকলোকে তেওঁৰ ভৰিৰ তলত ৰাখি তেওঁৰ অধীন কৰিলা।
কিয়নো সকলোকে তেওঁৰ অধীন কৰোঁতে তেওঁৰ অনাধীন একোকে এৰা নাই, কিন্তু এতিয়ালৈকে আমি সকলোকে তেওঁৰ অধীন কৰা দেখা নাই। তথাপি দূতবিলাকতকৈ যিজনাক অলপহে সৰু কৰা হ'ল সেই যীশুক দেখিছো, তেওঁ মৃত্যুভোগৰ কাৰণে প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুতেৰে বিভূষিত, যাতে ঈশ্বৰৰ অনুগ্ৰহত সকলোৰে কাৰণে তেওঁ মৃত্যুৰ আশ্বাদ পায়। এয়ে সেই মৃত্যুভোগৰ উদ্দেশ্য, কিয়নো যিজনাৰ কাৰণে আৰু যিজনাৰ দ্বাৰাই সকলো হ'ল, তেওঁ অনেক পুত্ৰক প্ৰতাপলৈ আনোতে যে তেওঁবিলাকৰ পৰিত্ৰাণৰ আদিকৰ্তাক দুখভোগৰ দ্বাৰাই সিদ্ধ কৰে, এয়ে তেওঁৰ উপযুক্ত আছিল। কারণ যিজনে পবিত্ৰ কৰে আৰু যিবিলাকক পবিত্ৰ কৰা হয় সেই সকলো একেজনৰ পৰাহে হয়। এই কাৰণেই তেওঁবিলাকক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায় কৈছে,
মোৰ ভাইবিলাকৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, মণ্ডলীৰ মাজত তোমাৰ গুণ কীৰ্তন কৰিম।
আকৌ আন ঠাইত কয়,
মই তেওঁতহে ভৰসা কৰিম।
এয়া চোৱা,
মই আৰু মোক ঈশ্বৰে দিয়া শিশু সন্তানবিলাক
আৰু শিশু সন্তানবিলাক তেজ আৰু মাংসৰ ভাগী হোৱাত মৃত্যুৰ পৰাক্ৰম থকাটো, অৰ্থাৎ চৈতানক মৃত্যুৰ দ্বাৰাই অকমান্য কৰিবলৈ আৰু যিবিলাকে মৃত্যুৰ ভয়ত গোটেই আয়ুসৰ দিন দাসত্বৰ অধীন আছিল তেওঁবিলাকক মুক্ত কৰিবলৈ তেওঁ নিজেও একেদৰে সেই উভয়ৰ ভাগী হ'ল। কাৰণ বাস্তৱিক তেওঁ দূতবিলাকৰ উপকাৰ নকৰি আব্ৰাহামৰ বংশৰ উপকাৰ কৰিলে। এইকাৰণে মানুহবিলাকৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ঈশ্বৰ সম্বন্ধীয় বিষয়ত তেওঁ যেন দয়ালু আৰু বিশ্বাসী মহাপুৰোহিত হয়, এইকাৰণে সকলো বিষয়তে ভাইবিলাকৰ নিচিনা হোৱা তেওঁ উচিত আছিল, কিয়নো তেওঁ নিজে পৰীক্ষিত হৈ দুখ ভোগ কৰাতে তেওঁ পৰীক্ষা পোৱাবিলাকৰ উপকাৰ কৰিবলৈ সমৰ্থ হৈছে। ইব্ৰী অধ্যায় তিনি। এইকাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ ভাগী পবিত্ৰ ভাইবিলাক, আমি স্বীকাৰ কৰা পাচনি আৰু মহাপুৰোহিতলৈ অৰ্থাৎ যীশুলৈ মনোযোগ কৰা, যেনেকৈ মুচি ঈশ্বৰৰ গোটেই ঘৰৰ সম্বন্ধে বিশ্বাসী, তেনেকৈ তেওঁ নিজকে নিযুক্ত কৰা জনালৈ বিশ্বাসী, কিয়নো ঘৰতকৈ ঘৰ স্থাপন কৰাজনে যিমান অধিক সমাদৰ পায় তেওঁ মুচিতকৈ সিমান অধিক গৌৰৱৰ যোগপাত্ৰ বুলি গণিত হ'ল, কাৰণ প্ৰত্যেক ঘৰ কোনো জনাৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যিজনাই সকলোকে স্থাপন কৰিলে তেওঁ ঈশ্বৰ। আৰু যি যি কথা আগলৈ ক'বলগীয়া আছিল সেই সকলোৰে সাক্ষ্য অৰ্থে মুচি হ'লে সেৱক হৈ ঈশ্বৰৰ গোটেই ঘৰৰ, এইকাৰণে পবিত্ৰ আত্মাই কোৱাৰ দৰে,
আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা তেন্তে বিদ্ৰোহৰ ঠাইত যেনেকৈ তেনেকৈ তোমালোকৰ হৃদয় কঠিন কৰিবা, অৰণ্যৰ মাজত পৰীক্ষাৰ দিনা কৰাৰ দৰে নকৰিবা।
তাত তোমালোকৰ ওপৰ পুৰুষসকলে পৰীক্ষা চোৱাৰ দ্বাৰাই মোৰ পৰীক্ষা কৰিলে আৰু দুকুৰি বছৰলৈকে মোৰ কৰ্ম দেখিলে, তাৰ কাৰণে মই এই জাতিত বিৰক্ত হৈ গলো। এওঁবিলাকে সদায় ভ্ৰান্ত চিত্তৰ লোক, কিন্তু তেওঁবিলাকে মোৰ পথ নাজানিলে, তাতে মই ক্ৰোধত এই শপত খালো, এওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।
হে ভাইবিলাক সাৱধান, কিজানি কেনেবাকৈ জীৱন মই ঈশ্বৰৰ পৰা খহি পৰিবলৈ তোমালোকৰো কোনোজনাৰ অবিশ্বাসী দুষ্টৰ হৃদয় হ'ব, কিন্তু পাপৰ প্ৰবঞ্চনাৰে তোমালোকৰ কোনো যেন কঠিন হৈ নাযায়, এইকাৰণে আজি বোলা সময়টো থাকে মানে দিনে দিনে পৰস্পৰক উদগোৱা, কিয়নো আমি খ্ৰীষ্টৰ ভাগী হলো, কিন্তু আমাৰ দৃঢ় আশাৰ আৰম্ভণ যদি শেষলৈকৈ দৃঢ়কৈ ৰাখোঁ তেহে ভাগী হওঁ। আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা
তেন্তে বিদ্ৰোহৰ ঠাইত যেনেকৈ তেনেকৈ তোমালোকৰ হৃদয় কঠিন নকৰিবা।
এই যি কথা কৈছে, বাৰু কোন কোন মানুহেনো কথা শুনি বিদ্ৰোহ কৰিছিল? মিছৰ দেশৰ পৰা মুচিৰ হতুৱাই অনোৱা সকলোৱে নহয়নে? আৰু দুকুৰি বছৰলৈকে তেওঁ কোন মানুহত বিৰক্ত হৈছিল? সেই পাপ কৰাবিলাকত নহয়নে, যিবিলাকৰ শ অৰণ্যত পৰিল? আৰু এওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব, তেওঁ এই যি শপত খালে ইয়াক বা কাৰ বিৰুদ্ধে কৰিলে? অবাধ্যবিলাকৰ বিৰুদ্ধে নহয়নে? ইয়াতে আমি দেখিবলৈ পাইছো যে অবিশ্বাসৰ কাৰণেই তেওঁবিলাকে সোমাব নোৱাৰিলে। ইব্ৰী অধ্যায় চাৰি। এতেকে আমি ভয়েৰে থাকোঁ হওক, কাৰণ তেওঁৰ বিশ্ৰামত সোমাবৰ প্ৰতিজ্ঞা থাকিলেও কিজানি কেনেবাকৈ তোমালোকৰ কোনো তাৰ পৰা বঞ্চিত হোৱা যেন দেখা যায়, কিয়নো আমাৰ আগত শুভবাৰ্তা প্ৰচাৰিত হ'ল, সেইদৰে তেওঁবিলাকৰ আগতো হৈছিল, কিন্তু সেই বাৰ্তাৰ বাক্য তেওঁবিলাকলৈ লাভজনক নহ'ল, কাৰণ সেয়ে শুনাবিলাকে সৈতে বিশ্বাসৰ দ্বাৰা সংযুক্ত নহ'ল, কিয়নো বিশ্বাস কৰা যি আমি সেই বিশ্ৰামত সোমাবলৈ পাওঁ। সেইদৰে তেওঁ ক'লে,
মই ক্ৰোধত এই শপত খালো, এওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।
জগত স্থাপনৰ কালত তেওঁৰ কাৰ্যবোৰ সমাপ্ত হলেও তেওঁ এই শপত খালে, কিয়নো এঠাইত তেওঁ সপ্তম দিনৰ বিষয়ে কৈছে,
আৰু সপ্তম দিনা ঈশ্বরে তেওঁৰ সকলো কৰ্মৰ পৰা বিশ্ৰাম কৰিল।
পুনৰাই তেওঁ এই ঠাইত কয়,
এওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।
এতেকে তাত কোনোবা কোনোবাই যে যেনে হলেও সোমাব, এই সোমোৱাটো বাকী থকাত আৰু যিবিলাকৰ আগত শুভবাৰ্তা আগেয়ে প্ৰচাৰিত হৈছিল তেওঁবিলাকে অবিশ্বাসৰ কাৰণে সোমাবলৈ নোপোৱাত পুনৰাই তেওঁ আজি বুলি আন এটা দিন নিৰূপণ কৰি অতকালৰ পাছত আগেয়ে কোৱা দৰে দায়ুদৰ দ্বাৰাই কয়,
আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেকৈ তোমালোকৰ হৃদয় কঠিন নকৰিবা।
কিয়নো যীহুচুৱাই তেওঁবিলাকক বিশ্ৰাম দিয়া হলে ঈশ্বৰে পাছৰ আন দিনৰ কথা নকলেহেঁতেন। এতেকে ঈশ্বৰৰ লোকৰ কাৰণে বিশ্ৰামবাৰৰ ভোগ বাকী আছে, কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে, তেনেকৈ যিজনে তেওঁৰ বিশ্ৰামত সোমাল সেইজনেও নিজৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে। এতেকে কোনেও যেন সেই অবিশ্বাসৰ আৰ্হিৰ দৰে পতিত নহয়, এইকাৰণে আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁ। কিয়নো ঈশ্বৰৰ বাক্য দিয়া কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালত গৈ চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধুতা আৰু মনৰ ভাৱনা আৰু অভিপ্ৰায়কো চিনিতা, আৰু কোনো সৃষ্ট বস্তু তেওঁৰ দৃষ্টিৰ অগোচৰ নহয়। কিন্তু যিজনাৰ আগত আমি হিচাপ দিব লগা হওঁ, তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি। এতেকে স্বৰ্গবোৰৰ মাজেদি যোৱা এনে মহান এজনা অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীশু আমাৰ মহাপুৰোহিত হোৱাতে আহা, আমি স্বীকাৰ কৰা ধৰ্ম দৃঢ়কৈ ধৰি ৰাখোঁ। কিয়নো আমাৰ যি মহাপুৰোহিত, তেওঁ যে আমাৰ দুৰ্বলতাত হোৱা দুখত দুখিত হ'ব নোৱাৰে এনে নহয়, কিন্তু তেওঁ বিনা পাপে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল। এতেকে আহা, আমি দয়া লাভ কৰিবলৈ আৰু সময়ৰ উপযুক্ত উপকাৰৰ অৰ্থে অনুগ্ৰহ পাবলৈ হাঁহেৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাওঁ হওক। ইব্ৰী অধ্যায় 5। কিয়নো প্ৰতিজন মহাপুৰোহিত মানুহবিলাকৰ মাজৰ পৰা লোৱা হৈ পাপৰ নিমিত্তে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰিবলৈ মানুহৰ অৰ্থে ঈশ্বৰৰ উদ্দেশ্যে কাৰ্যত নিযুক্ত আৰু অজ্ঞান আৰু ভ্ৰান্তবিলাকৰ প্ৰতি কোমল ব্যৱহাৰ কৰিবলৈ সমৰ্থ, কিয়নো তেওঁ নিজে দুৰ্বলতাৰে আবৃত্ত আৰু তাৰ কাৰণেই মানুহবিলাকৰ কাৰণে যেনেকৈ নিজৰ নিমিত্তেও তেনেকৈ পাপৰ অৰ্থে উৎসৰ্গ কৰা তেওঁৰ আৱশ্যক। আৰু কোনেও নিজৰ কাৰণে সেই সমাদৰ নিজে নলয়, কিন্তু ঈশ্বৰৰ দ্বাৰাই আমন্ত্ৰিত হলেহে তাক পায়। হাৰুণেও তেনেকৈয়ে পাইছিল। সেইদৰে খ্ৰীষ্টেও মহাপুৰোহিত হ'বলৈ নিজকে নিজে গৌৰৱান্বিত নকৰিলে, কিন্তু যিজনাই তেওঁক ক'লে,
তুমি মোৰ পুত্ৰ, মই আজি তোমাক জন্ম দিলো।
সেইদৰে আন ঠাইতো কৈছে,
মলকিছেদেকৰ ৰীতি অনুসাৰে তুমি নিত্য পুৰোহিত হৈছা।
তেওঁ নিজ শৰীৰত প্ৰৱাস কৰা কালত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা জনাৰ আগত অতিশয় ক্ৰন্দন আৰু চকুলোৰে নিবেদন আৰু সাধ্য সাধনা উৎসৰ্গ কৰি ভক্তিভাৱৰ কাৰণে উত্তৰ পাই পুত্ৰ হৈও দুখ ভোগৰ দ্বাৰাই আজ্ঞাধীন হ'বলৈ শিক্ষা পালে, আৰু তেওঁ সিদ্ধ হৈ তেওঁৰ সকলো আজ্ঞাধীনবিলাকলৈ অনন্ত পৰিত্ৰাণৰ কৰ্তা হ'ল আৰু মলকিছেদেকৰ ৰীতি অনুসাৰে হোৱা মহাপুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ'ল। সেইজনৰ বিষয়ে আমাৰ অনেক কথা ক'বলৈ আছে, কিন্তু তোমালোকৰ কাণ গধুৰ হোৱাত তাক বুজাবলৈ টান। কিয়নো যি স্থলত ইমান দিনে তোমালোক শিক্ষক হ'ব লাগিছিল, এনে স্থলত কোনোৱে যেন পুনৰাই তোমালোকক ঈশ্বৰৰ বচনসমূহৰ আদি কথাৰো বৰ্ণমালা শিকাই তোমালোকৰ এনে প্ৰয়োজন হ'ল। আৰু তোমালোক এনেকুৱা মানুহ হ'লা যে টান আহাৰ নহয়, গাখীৰ তোমালোকৰ প্ৰয়োজন হ'ল। কিয়নো যাৰ আহাৰ গাখীৰ, ধৰ্মবাক্যত তাৰ অভ্যাস নাই, কাৰণ তেওঁ শিশু। কিন্তু টান আহাৰ সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ তেওঁবিলাকৰহে। ইব্ৰী অধ্যায় 6। এতেকে আহা, আমি খ্ৰীষ্টৰ বিষয়ৰ আদি কথা পাছ পেলাই অৰ্থাৎ মৃতকৰ্মৰ পৰা মন পালতন আৰু ঈশ্বৰত বিশ্বাসৰ ভিত্তিমূল আৰু নানা বাপ্তিস্ম আৰু হাত দিয়া আৰু মৃতবিলাকৰ পুনৰুত্থান আৰু অনন্ত কালস্থায়ী বিচাৰ আজ্ঞাৰ সম্বন্ধীয় শিক্ষাৰ ভিত্তিমূল স্থাপন নকৰি সিদ্ধিৰ অৰ্থে আগবাঢ়ি যাবলৈ যত্ন কৰো। আৰু ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম, কিয়নো যিবিলাকে এবাৰ পোহৰ পাত্ৰ হল, স্বৰ্গীয় দানৰ আশ্বাদ পালে, পবিত্ৰ আত্মাৰ ভাগী হল আৰু ঈশ্বৰৰ মংগল বাক্যৰ আৰু ভাবি যুগৰ নানা শক্তিৰ আশ্বাদ পালে, তেওঁবিলাক যদি ধৰ্মভ্ৰষ্ট হয়, তেন্তে মন পালতনৰ অৰ্থে তেওঁবিলাকক পুনৰাই নতুন কৰাৰ অসাধ্য, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ পুত্ৰক নিজৰ অৰ্থে নতুনকৈ ক্ৰুচত দিয়ে আৰু প্ৰকাশৰূপে নিন্দাৰ পাত্ৰ কৰে। কিয়নো যি মাটিয়ে নিজৰ ওপৰত ঘনে ঘনে বৰষুণ ফুহিলত যিবিলাকৰ নিমিত্তে চহোৱা হয়, তেওঁবিলাকৰ নিমিত্তে উপযুক্ত শাক আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ পৰা আশীৰ্বাদ পায়। কিন্তু কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰিলে সেয়ে অকামিলা আৰু হাওৰ ওচৰ হয়, তাৰ শেষ গতি জলন। কিন্তু হে প্ৰিয়বিলাক, আমি এইদৰে ক'লেও তোমালোকৰ বিষয়ে এনে দৃঢ় প্ৰত্যয় কৰিছো যে তোমালোকৰ অৱস্থা ইয়াতোকৈ উত্তম আৰু পৰিত্ৰাণযুক্ত, কিয়নো তোমালোকে পবিত্ৰ লোকবিলাকৰ যি সেৱা শুশ্ৰূষা কৰিলা আৰু কৰিছা, তাৰ এই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুওৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে আধৰ্মিক নহয়। কিন্তু তোমালোকৰ প্ৰত্যেকজনে শেষলৈকে যেন সম্পূৰ্ণ নিশ্চয়তাযুক্ত আশাৰ অৰ্থে সেই একে যত্ন দেখুওৱা, আৰু এলেহুৱা নহৈ যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হ'ল, সেই মানুহৰ অনুকাৰী হোৱা এই আমাৰ মনোমাঞ্চা। কিয়নো ঈশ্বৰে আব্ৰাহামলৈ প্ৰতিজ্ঞা কৰোঁতে শপত খাবলৈ নিজতকৈ মহান কোনো নথকাত নিজৰ নামৰে শপত খাই ক'লে,
মই অৱশ্যে তোমাক আশীৰ্বাদ কৰিম আৰু তোমাক বৃদ্ধিও কৰিম।
তাতে তেওঁ ধৈৰ্যৰে সহন কৰিলত সেই প্ৰতিজ্ঞাৰ ফল পালে, কিয়নো মানুহবিলাকে নিজতকৈ মহান জনাৰ নামেৰেহে শপত খায় আৰু দৃঢ় কৰিবৰ কাৰণে শপতেই তেওঁবিলাকৰ সকলো বিবাদৰ শেষ। সেইদৰে ঈশ্বৰে সেই প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰীবিলাকক তেওঁৰ আচলৰ অলৰতা বাহুল্যৰূপে দেখুৱাবৰ মনেৰে শপতক মধ্যস্থ কৰিলে। যি বিষয়ত ঈশ্বৰে মিছা কোৱা অসাধ্য, এনে অলৰ দুই বিষয়ৰ দ্বাৰাই আমাৰ আগত থকা আশা অৱলম্বন কৰিবৰ কাৰণেই আশ্ৰয়লৈ পলোৱা যি আমি যেন দৃঢ় আশ্বাস পাওঁ তাৰ কাৰণে কৰিলে। আমি পোৱা সেই আশা আত্মাৰ লংগৰ স্বৰূপ, সেয়ে নিশ্চয় দৃঢ় আৰু আঁৰ কাপোৰৰ ভিতৰ ফাললৈকে সোমোৱা। সেই ঠাইত যীশু অগ্ৰগামী হৈ মলকিছেদেকৰ ৰীতি অনুসাৰে নিত্য মহাপুৰুষেইধ হৈ আমাৰ নিমিত্তে সোমাল। ইব্ৰী অধ্যায় 7। কিয়নো সেই যি মলকিছেদক চালেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল, আৰু ৰজাসকলক সংহাৰ কৰি বাটত ওলটি অহা আব্ৰাহামক লগ পাই তেওঁ আশীৰ্বাদ কৰিছিল, আৰু যিজনাক আব্ৰাহামে সকলোৰে পৰা 10% এভাগ দিছিল, প্ৰথমে তেওঁৰ নামৰ অৰ্থ ধৰ্মৰাজ, পাছত চালেমৰ ৰজা অৰ্থাৎ শান্তিৰাজ হয়। তেওঁৰ পিতৃ বা বংশাৱলী বা আয়ুসৰ আদি বা জীৱনৰ অন্ত নাই, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰৰ সদৃশ কৰা হ'ল, তেওঁ সদায় পুৰোহিত হৈ থাকে। বিবেচনা কৰি চোৱা, যিজনাক আমাৰ পিতৃ কুলপতি আব্ৰাহামে লুট কৰা বস্তুৰ 10% এভাগ দিলে তেওঁ কেনে মহান, আৰু লেবীৰ সন্তানবিলাকৰ মাজৰ যিবিলাকে পুৰোহিত ভাৱ পালে তেওঁবিলাকে বিধান অনুসাৰে মানুহবিলাকৰ পৰা অৰ্থাৎ আব্ৰাহামৰ কোটিৰ পৰা ওলোৱা নিজ ভাইবিলাকৰ পৰা 10% ল'বলৈ আদেশ পালে, কিন্তু যিজনৰ বংশাৱলী তেওঁবিলাকৰ মাজৰ পৰা গণিত হোৱা নাই, সেইজনে আব্ৰাহামৰ পৰা 10% লৈ প্ৰতিজ্ঞাবোৰৰ অধিকাৰীকেই আশীৰ্বাদ কৰিছিল। আৰু সৰু লোকে বৰৰ পৰাহে আশীৰ্বাদ পোৱা হয়, ইয়াত সংশয় নাই। আৰু ইটোত হলে যিবিলাকে 10% পায় তেওঁবিলাক মৃত্যুৰ অধীন মানুহ, কিন্তু সিটোত যিজনে 10% পায় তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে। আৰু 10% পোৱা যি লেবী, তেওঁ নিজেই আব্ৰাহামৰ দ্বাৰাই 10% দিলে, ইয়াকো ক'লে বোলে ক'ব পাৰি। কিয়নো মলকিছেদকে যেতিয়া তেওঁৰ পিতৃক লগ পালে, তেতিয়া লেবী তেওঁৰ গৰ্ভৰ ভিতৰতে আছিল। এতেকে সেই লেবিয়া পুৰোহিতৰ দ্বাৰাই সম্পূৰ্ণতা হোৱা হলে, কিয়নো তাৰ সম্পৰ্কে মানুহবিলাকে বিধান পালে আৰোনৰ ৰীতি অনুসাৰে গণিত নহৈ মলকিছেদকৰ ৰীতি অনুসাৰে আন ৰকম পুৰোহিত উৎপন্ন হ'বৰ আৰু কি প্ৰয়োজন? কিয়নো পুৰোহিত সলনি হোৱাত বিধানো সলনি হোৱা আৱশ্যক, কারণ যিজনের বিষয়ে কোয়া গৈছে তেওঁ অন্য ফৈদৰ। সেই ফৈদৰ মাজৰ কোনেও যজ্ঞবেদীৰ কৰ্ম কৰা নাই, কিয়নো আমাৰ প্ৰভু যে যিহুদা ফৈদৰ পৰা উৎপন্ন হয় এয়ে সুস্পষ্ট। কিন্তু সেই ফৈদৰ কথাত মুচিয়ে পুৰোহিতসকলৰ বিষয়ে একো কোৱা নাই, আৰু যিজনা মাংসিক আদেশৰ বিধান অনুসাৰে নহৈ আলুপ্য জীৱনৰ শক্তি অনুসাৰে হ'ল, মলকিছেদকৰ সাদৃশ্যৰ দৰে এনে আন ৰকমৰ এজনা পুৰোহিত যদি উৎপন্ন হয় তেন্তে আমাৰ কথা আৰু অধিককৈ সপ্ৰমাণ হয়, কিয়নো এই সাক্ষ্য দিয়া হৈছে যে
মলকিছেদকৰ ৰীতি অনুসাৰে তুমি নিত্য পুৰোহিত হৈছা।
কাৰণ এক পক্ষে পূৰ্বৰ আদেশৰ দুৰ্বলতা আৰু নিষ্ফলতাৰ কাৰণে তাৰ লোপ হৈছে, কিয়নো বিধানে একোকে সিদ্ধ কৰা নাই, আৰু অন্য পক্ষে তাৰ ঠাইলৈ এটা শ্ৰেষ্ঠ আশা অনা হৈছে। তাৰে আমি ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ, আৰু যি স্থলত যীশুৰ পুৰোহিত্ব প্ৰভুৱে শপত নোখোৱাকৈ নহ'ল, কিয়নো তেওঁবিলাক হলে প্ৰভুৱে শপত নোখোৱাকৈ পুৰোহিত হৈ উঠিল, কিন্তু
প্ৰভুৱে শপত খালে আৰু খেদ নকৰিবা, তুমি নিত্য পুৰোহিত।
এইবুলি যিজনাই তেওঁক ক'লে, এনেস্থলত যীশু শ্ৰেষ্ঠ নিয়মৰ জামিন হ'ল, আৰু তেওঁবিলাক হলে অনেক পুৰোহিত হৈ উঠিল, কাৰণ মৃত্যুৱে তেওঁবিলাকক থাকিবলৈ নিদিয়ে। কিন্তু তেওঁ হলে অনন্তকাললৈকে থকাৰ কাৰণে সলনি নোহোৱা পুৰোহিতৰ অধিকাৰী হৈছে। এইকাৰণে যিবিলাক তেওঁৰ দ্বাৰা ঈশ্বৰৰ ওচৰ চাপে, তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকাত সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে, কিয়নো পবিত্ৰ, অকুতিল, নিৰ্মল পাপীবিলাকৰ পৰা পৃথক কৰা আৰু স্বৰ্গতকৈ ওপৰ হোৱা এনে মহাপুৰোহিত আমালৈ উপযুক্ত আছিল। তেওঁ দিনে দিনে সেই মহাপুৰোহিতসকলৰ নিচিনাকৈ প্ৰথমতে নিজৰ পাপৰ, পাছত মানুহবিলাকৰ পাপৰ নিমিত্তে বলিদান উৎসৰ্গ কৰিবলৈ তেওঁৰ প্ৰয়োজন নাই, কাৰণ তেওঁ নিজকে উৎসৰ্গ কৰাত সেই কৰ্ম একেবাৰে সাধন কৰিলে। কিয়নো বিধানে যি মহাপুৰোহিতসকলক নিযুক্ত কৰে তেওঁবিলাক দুৰ্বলতাযুক্ত মনুষ্য, কিন্তু বিধানৰ পাছত হোৱা সেই শপতৰ বাক্য যিজনাক নিযুক্ত কৰে তেওঁ অনন্তকালৰ অৰ্থে সিদ্ধ হোৱা পুত্ৰ।
ইব্ৰী অধ্যায় ৮। ওপৰত কোৱা কথাবোৰৰ সাৰ কথা এই, যিজনা স্বৰ্গত মহামহিমৰ সিংহাসনৰ সোঁফালে বহিল, আৰু মানুহে স্থাপন কৰা নহয় প্ৰভুৱে স্থাপন কৰা প্ৰকৃত তম্বু আৰু পবিত্ৰ স্থানৰ পৰিচৰ্যকাৰী হৈছে, আমাৰ এনে মহাপুৰোহিত আছে, কিয়নো প্ৰত্যেক মহাপুৰোহিত উপহাৰ আৰু বলিদান উৎসৰ্গ কৰিবলৈ নিযুক্ত হৈছে। এতেকে তেওঁ যিহক উৎসৰ্গ কৰিব পাৰে তেওঁৰ এনে কিবা থাকিবৰ আৱশ্যক। বাস্তৱিক তেওঁ পৃথিৱীত থকা হলে পুৰোহিত নহ'লহেঁতেন, কিয়নো বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰাবিলাক আছে, তেওঁবিলাকৰ আৰাধনা স্থান স্বৰ্গীয় স্থানৰ নকল আৰু চাহ মাথোন। কিয়নো মুচি যেতিয়া তম্বুৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উদ্যত আছিল তেতিয়া তেওঁ এই আদেশ পাইছিল, যেনে ঈশ্বৰে কৈছে,
সাৱধান, পৰ্বতত যি নমুনা দেখুওৱা হ'ল সেইদৰে সকলোকে কৰা।
কিন্তু এতিয়া তেওঁ যিমান অধিক গুণে উত্তম পৰিচৰ্যা পদ পালে সিমান অধিক গুণে শ্ৰেষ্ঠ প্ৰতিজ্ঞাবোৰেৰে স্থাপিত হোৱা শ্ৰেষ্ঠ নিয়মৰ মধ্যস্থও হৈছে, কিয়নো সেই প্ৰথম নিয়ম নিৰ্দোষী হোৱা হলে দ্বিতীয়টোৰ নিমিত্তে ঠাই বিচাৰ কৰা নহ'লহেঁতেন। কাৰণ তেওঁ দুখ ধৰি তেওঁবিলাকক কয়,
প্ৰভুৱে কৈছে, চোৱা, যিদিনত মই ইছৰাইল বংশে সৈতে আৰু যিহুদাৰ বংশে সৈতে নতুন নিয়ম সম্পন্ন কৰিম, এনেদিন আহিছে যিদিনা মই তেওঁবিলাকৰ ওপৰ পুৰুষসকলক মিছৰ দেশৰ পৰা উলিয়াই আনিবলৈ তেওঁবিলাকৰ হাত ধৰি তেওঁবিলাকে সৈতে নিয়ম স্থিৰ কৰিলোঁ, সেই দিনৰ নিয়মৰ দৰে নহয়, কিয়নো প্ৰভুৱে কৈছে, তেওঁবিলাক মোৰ নিয়মত নাথাকিল তাতে ময়ো তেওঁবিলাকলৈ অৱহেলা কৰিলোঁ। কাৰণ প্ৰভুৱে কৈছে, সেই দিনৰ পাছত ইছৰাইল বংশে সৈতে মই এই নিয়ম স্থাপন কৰিম, তেওঁবিলাকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম, তেওঁবিলাকো মোৰ লোক হ'ব। আৰু তুমি প্ৰভুক জানিবা, ইয়াকে বুলি তেওঁবিলাক প্ৰত্যেকেই নিজ নিজ নগৰৰ মানুহক আৰু প্ৰত্যেকেই নিজ নিজ ভায়েকক শিক্ষা নিদিব, কিয়নো তেওঁবিলাকৰ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব, কাৰণ মই তেওঁবিলাকৰ অধাৰ্মিকতাত দয়ালু হ'ম, তেওঁবিলাকৰ পাপবোৰো আৰু সোঁৱৰণ নকৰিম।
এই নিয়মটো তেওঁ নতুন বোলাত প্ৰথমটোক পুৰণি কৰিলে, কিন্তু যিটো পুৰণি আৰু জীৰ্ণপ্ৰায় সেয়ে দৃষ্টিৰ অগোচৰ হ'বলৈ উদ্যত হৈছে। ইব্ৰী অধ্যায় ন। বাৰু, প্ৰথম নিয়মৰ আৰাধনাৰ নানা ধৰ্মবিধি আৰু এটি পুণ্যধাম অৰ্থাৎ জগত সম্বন্ধীয় পুণ্যধাম আছিল, কিয়নো যি তম্বুৰ নিৰ্মিত হৈছিল তাৰ প্ৰথম কোঠালীত দীপাধাৰ, মেজ আৰু দৰ্শনপিঠা আছিল, তাকে পবিত্ৰ স্থান বোলা হয়। আৰু দ্বিতীয় আঁৰ কাপোৰৰ ভিতৰফালে তম্বুৰ যি কোঠালী আছিল তাক অতি পবিত্ৰ স্থান বোলা হয়। তাৰ ভিতৰত সোণৰ ধূপাধাৰ আৰু চাৰিওফালে সোণৰ পতা মৰোৱা নিয়ম চন্দুক আছিল। সেই চন্দুকৰ ভিতৰত মান্না থকা সোণৰ ঘট, হাৰুণৰ কুঁহি ওলোৱা লাখুটি আৰু নিয়মৰ দুখন শিলৰ ফলি আছিল। আৰু সেই চন্দুকৰ ওপৰত পাপাবৰণক ছাঁ কৰি ধৰা প্ৰতাপৰ দুই কৰূপ আছিল। এই সকলোৰ বিষয়ে ভাঙি কবলৈ এতিয়া প্ৰয়োজন নাই। এইদৰে সেইবোৰ নিৰ্মিত হলত পুৰোহিতসকলে আৰাধনাৰ কাৰ্যসিদ্ধি কৰিবলৈ প্ৰথম কোঠালীত সদায় সোমায়, কিন্তু দ্বিতীয়টোত হলে কেৱল মহাপুৰোহিতে বছৰেকত এবাৰ সোমায়। কিন্তু যি তেজ নিজৰ নিমিত্তে আৰু মানুহবিলাকে নাজানি কৰা পাপৰ নিমিত্তে উৎসৰ্গ কৰে সেই তেজ নোলোৱাকৈ নোসোমায়। ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে তম্বুৰ প্ৰথম কোঠালী স্থাপিত থাকে মানে অতি পবিত্ৰ স্থানৰ ভিতৰলৈ সোমোৱা পথ অথন প্ৰকাশিত নহয়। সেয়ে তেতিয়াৰ উপস্থিত কালৰ নিমিত্তে দৃষ্টান্তস্বৰূপ আছিল। সেই অনুসাৰে আৰাধনাকাৰীক বিবেকৰ কথাত সিদ্ধ কৰিব নোৱাৰা নানা উপহাৰ আৰু বলিদান উৎসৰ্গ কৰা হৈছিল। এই সকলো আহাৰ, প্ৰেয়দ্ৰব্য আৰু নানাবিধ বাপ্তিস্মৰ সহিত সংশোধনৰ সময়লৈকে পালনীয় মাংসিক ধৰ্মবিধি মাত্ৰ। কিন্তু খ্ৰীষ্টে ভাবিমংগলৰ মহাপুৰোহিত স্বৰূপে উপস্থিত হৈ হাতে নকৰা অৰ্থাৎ এই সৃষ্টিৰ নোহোৱা সেই মহত্তৰ আৰু সিদ্ধত্বৰ তম্বুৱেদি গমন কৰি সাগৰ আৰু দামৰীৰ তেজৰ গুণে নহয় কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থানত সোমাই অনন্ত কালস্থায়ী মুক্তি উপাৰ্জন কৰিলে। কিয়নো সাগৰ আৰু ভতৰাৰ তেজে আৰু অসুচিবিলাকক শান্তি কৰা চেউৰীৰ ভস্মই যদি তেওঁবিলাকৰ মাংসৰ সুচিতাৰ অৰ্থে পবিত্ৰ কৰে, তেন্তে যিজনাই অনন্ত আত্মাৰে নিষ্কলংক বলিস্বৰূপে নিজকেই ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিলে সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্মৰ পৰা কিমান অধিক গুণে সূচী কৰিব। আৰু এইকাৰণেই তেওঁ নতুন নিয়মৰ মধ্যস্থ হৈছে, যেন সেই প্ৰথম নিয়ম লংঘন কৰাত হোৱা অপৰাধবোৰৰ মুক্তিৰ অৰ্থে মৃত্যু ঘটিলত আমন্ত্ৰিতবিলাকে অনন্ত কালস্থায়ী উত্তৰাধিকাৰ বিষয়ক প্ৰতিজ্ঞাৰ ফল পাব পাৰে। কিয়নো য'ত নিয়ম পত্ৰ হয় তাত নিয়ম কৰাজনৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক, কাৰণ মৃত্যু ঘটিলেহে নিয়ম পত্ৰ স্থিৰ হয়। এতেকে নিয়ম কৰাজন জীয়াই থাকে মানে সেয়ে জানো সাৰ্থক হ'ব পাৰে? এই কাৰণে সেই প্ৰথম নিয়মৰ সংস্কাৰো তেজৰ বিনে নহ'ল, কিয়নো মুচিয়ে বিধানৰ দৰে সকলো আদেশ লোকৰ আগত কৈ অতাই পানী, সেন্দুৰ বৰণীয়া মেৰৰ নোম আৰু এচুপ বনৰে সৈতে দামুৰী আৰু সাগৰ তেজ লৈ পুস্তকখনক আৰু সকলো মানুহক শান্তি কৰি কলে,
ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে যি নিয়মৰ আদেশ কৰিলে এয়াই সেই নিয়মৰ তেজ।
তাত বাজে তম্বু আৰু সেৱা কাৰ্যৰ আটাই পাত্ৰ সেইদৰে তেজেৰে শান্তি কৰিলে, আৰু বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে সূচী কৰা হয়, আৰু তেজ ওলোৱা নহলে পাপমোচন নহয়। এতেকে স্বৰ্গত থকা বিষয়ৰ যি নকল, সেয়ে এইবোৰ উপায়েৰে সূচী কৰা হোৱা আৱশ্যক। কিন্তু আচল যি স্বৰ্গীয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই সূচী হোৱা আৱশ্যক। কিয়নো প্ৰকৃত প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, তাত খ্ৰীষ্ট নুসুমাল। কিন্তু সম্প্ৰতি আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতে সোমাল। কিন্তু মহাপুৰুহিতে যেনেকৈ পাৰৰ তেজ লৈ বছৰে বছৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল এনে নহয়। সেয়ে হোৱা হলে জগত স্থাপনৰ পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন। কিন্তু এতিয়া তেওঁ আত্মবলিৰ দ্বাৰাই পাপনাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হল। আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সুদবিচাৰৰ মানুহৰ নিমিত্তে নিৰূপিত আছে, তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ নিমিত্তে এবাৰ উৎকৃষ্ট হলত দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাবিলাকক তেওঁৰ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব। ইব্ৰী অধ্যায় দহ। কিয়নো বিধান ভাবি মংগলৰ ছায়া বিশিষ্ট হৈ সেইবোৰ বিষয়ত প্ৰকৃত মূৰ্তি বিশিষ্ট নোহোৱাত একে প্ৰকাৰৰ যিবোৰ বাৰ্ষিক বলিদান পুৰোহিতসকলে সদায় উৎসৰ্গ কৰে, সেইবোৰৰ দ্বাৰাই সেই সকলোবোৰে চাপি যোৱাবিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। পৰা হলে উৎসৰ্গ কৰা স্থগিত হলহেঁতেন নহয়নে? কিয়নো আৰাধনাকাৰীবিলাক এবাৰ সূচীকৃত হোৱা হলে তেওঁবিলাকৰ কোনো পাপ বিবেক আৰু নাথাকিলহেঁতেন। কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছিল। কিয়নো পাপ গুচাবলৈ ভতৰা আৰু সাগৰ তেজৰ সাধ্য নাই। এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়,
তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহলা। তেতিয়া মই কলো, চোৱা, মই আহিলো, পুস্তকখনত মোৰ বিষয়ে এনে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো।
তেওঁ ওপৰত প্ৰথমতে কয়, বলিদান, নৈবেদ্য, হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা আৰু সেইবোৰত সন্তুষ্টও নহলা। এইবোৰ বিধানৰ দৰে উৎকৃষ্ট হয়। পাছত কলে, চোৱা, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলো। এই দ্বিতীয়টো থিৰ কৰিবৰ কাৰণে তেওঁ প্ৰথমটো গুচাই পেলাইছে। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰ নৈবেদ্যস্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰ কীৰ্তি হলো। প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। কিন্তু তেওঁ হলে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহি তেতিয়াৰে পৰা তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰি পীড়া কৰা নোহোৱা মানলৈকে অপেক্ষা কৰি আছে। কাৰণ তেওঁ পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। তাত বাজে পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে। কিয়নো প্ৰভুৱে কৈছে,
সেইদিনৰ পাছত তেওঁবিলাকে সৈতে মই এই নিয়ম কৰিম, তেওঁবিলাকৰ চিত্তত মোৰ বিধান দিম আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম।
এই কথা কোৱাৰ পাছত তেওঁ আকৌ কয়,
আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্মবোৰ মই আৰু নোসোঁৱৰিম।
বাৰু, যি স্থলত এইবোৰৰ মোচন হল, এনে স্থলত পাপাৰ্থক নৈবেদ্য নাই আৰু। এতেকে সেই ভাইবিলাক যীশুৱে আৰ কাপোৰেদি অৰ্থাৎ তেওঁৰ মাংসেদি যি নতুন আৰু জীৱনময় পথ আমাৰ কাৰণে আৱিষ্কাৰ কৰিলে, আমি সেই পথেদি যীশুৰ তেজৰ গুণে পবিত্ৰ স্থানত সোমাবলৈ হাঁহিয়াল হোৱাত আৰু ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত মহান আমাৰ এজন পুৰোহিতো থকাত আৰু কুবিবেকৰ পৰা আমাৰ হৃদয় শান্তি কৰা হোৱাত, আহা, আমি সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওঁ। আৰু আমাৰ শৰীৰ শুদ্ধ পানীৰে ধুওৱা হলত আমি স্বীকাৰ কৰা আশা লৰ নোহোৱাকৈ ৰাখোঁ হওঁ। কিয়নো যিজনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী। আৰু প্ৰেমত আৰু সৎকৰ্মত উত্তেজিত হ'বলৈ আমি পৰস্পৰে মনোযোগ কৰোঁ। আৰু কোনো কোনোৰ দোষটোৰ মতে আমি গোট খাবলৈ নেৰি দিন যিমান ওচৰ হোৱা দেখা সিমান অধিককৈ পৰস্পৰে উদগাওঁ হওক। কিয়নো সত্যৰ তত্ত্বজ্ঞান পোৱাৰ পাছত আমি যদি জানি শুনি পাপ আচৰণ কৰোঁ, তেন্তে পাপাৰ্থক বলিদান আৰু বাকী নাথাকে। কেৱল সুদ বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা আৰু বিপক্ষবিলাকক গ্ৰাস কৰিবলৈ উদ্যত হোৱা অগ্নিৰ কোপ থাকে। যিকোনোৱে মুচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই তিনি সাক্ষীৰ প্ৰমাণেৰে বিনা কৰুণাৰে মৰিব লগা হয়। তেন্তে ঈশ্বৰৰ পুত্ৰক যিজনে ভৰিৰ তলত গছকে আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰকৃত হৈছিল তাক অশুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, তোমালোকৰ বিবেচনাৰ দৰে তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব। কথা যিজনাই ক'লে তেওঁক আমি জানো,
কিয়নো প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফলদিম।
আৰু এবাৰ,
প্ৰভুৱে নিজৰ মানুহবিলাকৰ সোধ বিচাৰ কৰিব।
জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা। কিন্তু তোমালোকে পোহৰ পোৱাৰ পাছত যি কালত নানা দুখ ভোগ স্বৰূপ মহাযুদ্ধ সহন কৰিছিলা, অৰ্থাৎ এপিনে নিন্দা আৰু ক্লেশত কৌতুকৰ পাত্ৰ হৈছিলা, আনপিনে সেই একে অৱস্থাত পৰা মানুহবিলাকৰ সহভাগী আছিলা, সেই আগৰ কাল সোঁৱৰিবা। কিয়নো তোমালোকে বন্ধন হোৱাবিলাকৰ দুখত দুখিত হৈছিলা, আৰু তোমালোকৰ অধিক উত্তম আৰু সদায় থকা সম্পত্তি আছে বুলি জানি আনন্দেৰে তোমালোকৰ সৰ্বস্বৰ অপহৰণ সহন কৰিছিলা। এতেকে মহাপুৰস্কাৰযুক্ত তোমালোকৰ যি সাহ তাক ত্যাগ নকৰিবা। কিয়নো তোমালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পোৱা, এই নিমিত্তে ধৈৰ্য তোমালোকৰ প্ৰয়োজন আছে।
কিয়নো অলপতে আহিব লগাজনা আহিব, পলম নকৰিব, কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। কিন্তু যদি হুঁহকি যায়, তেন্তে মোৰ প্ৰাণ সেইজনত সন্তুষ্ট নহ'ব।
কিন্তু যিবিলাক সৰ্বনাশলৈ হুঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহওঁ। জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে হৈছো। ইব্ৰী অধ্যায় এঘাৰ। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। কিয়নো তাতেই বৃদ্ধ লোকসকলে সাক্ষ্য পালে। বিশ্বাসৰ দ্বাৰাই আমি বুজিছো যে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হ'ল। তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কৈনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে। অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল, আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। বিশ্বাসৰ গুণে হনুকে মৃত্যু নেদেখিবৰ নিমিত্তে তেওঁক লোকান্তৰলৈ নিয়া হ'ল, তাতে তেওঁক পোৱা নগ'ল। কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে, কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে ইয়াৰ সাক্ষ্য পালে। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পায়ে ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। বিশ্বাসৰ গুণে আব্ৰাহাম আমন্ত্ৰিত হ'ল। অধিকাৰৰ অৰ্থে যি ঠাই পাবৰ আগন্তুক আছে তেওঁ তালৈ ওলাই যাবৰ আজ্ঞা মানিলে, আৰু কলৈ যায় তাক নাজানেও ওলাই গ'ল। বিশ্বাসৰ গুণে তেওঁ বিদেশৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰৱাসী হৈ সেই একে প্ৰতিজ্ঞাৰ সহকাৰী ইছহাক আৰু জাকোবৰ সহিত তম্বুত বাস কৰিছিল। কিয়নো যি নগৰৰ স্থাপন আৰু নিৰ্মাণকৰ্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল। বিশ্বাসৰ গুণে চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনাক বিশ্বাসী বুলি জ্ঞান কৰিছিল। এই হেতুকে এজনৰ পৰা অৰ্থাৎ মৃত্যুতুল্য জনাৰ পৰাই লেখত আকাশৰ তৰাবোৰৰ সমান আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ'ল। সেই সকলো বিশ্বাসত মৰিল। তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী তাক স্বীকাৰ কৰিছিল। কিয়নো যিবিলাকে এনেকুৱা কথা কয় তেওঁবিলাকে যে নিজ দেশ বিচাৰিছিল ইয়াকে প্ৰকাশ কৰে। তেওঁবিলাকে যি দেশৰ পৰা ওলাই আহিছিল তালৈ মন কৰা হলে অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন, কিন্তু এতিয়া তেওঁবিলাকে তাতকৈ এটি উত্তম অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে। এই হেতুকে ঈশ্বৰে তেওঁবিলাকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হবলৈ লাজ নাপায়, কিয়নো তেওঁবিলাকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে। আব্ৰাহাম পৰীক্ষিত হলত বিশ্বাসৰ গুণে ইছাহাকক উৎসৰ্গ কৰিলে, অৰ্থাৎ যিজনে প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰিছিল,
ইছাহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হব।
এই কথা যিজনৰ প্ৰতি কোৱা হৈছিল তেওঁ নিজৰ একেটি পুত্ৰকে উৎসৰ্গ কৰিবলৈ ধৰিছিল, কাৰণ ঈশ্বৰে যে মৃতবিলাকৰ মাজৰ পৰাও তুলিব পাৰে ইয়াকে তেওঁ নিশ্চয় জ্ঞান কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্তস্বৰূপে তেওঁক পুনৰাই পালেও। বিশ্বাসৰ গুণে ইছাহাকে ভাবি বিষয়ৰ কথাটো যাকুব আৰু এছক আশীৰ্বাদ কৰিলে। বিশ্বাসৰ গুণে যাকুবে মৰণকালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে আৰু নিজ লাঘতিৰ মূৰত ভৰ দি ভজনাও কৰিলে। বিশ্বাসৰ গুণে যোচেফে অন্তিম কালত মিছৰ দেশৰ পৰা ইছৰাইলৰ সন্তানবিলাক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰি নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে। মুচি উপজিলত বিশ্বাসৰ গুণে মাক বাপেকৰ দ্বাৰাই 3 মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল, কিয়নো তেওঁলোকে ল'ৰাটিক সুন্দৰ দেখিলে আৰু ৰজাৰ আজ্ঞালৈ ভয় নকৰিলে। পাছে মুচিয়ে বয়সীয়া হৈ বিশ্বাসৰ গুণে ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হবলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁৰ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখ ভোগ কৰাকে মনোনীত কৰিলে আৰু মিছৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি মিছৰ দেশ ত্যাগ কৰিলে, কিয়নো অদৃশ্যজনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল আৰু প্ৰথমে জন্মবিলাকৰ সংহাৰকৰ্তাই তেওঁবিলাকক স্পৰ্শ নকৰিবৰ কাৰণে তেওঁ বিশ্বাসৰ গুণে নিষ্ঠাৰ পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে। বিশ্বাসৰ গুণে তেওঁবিলাকে শুকান মাতেদি যোৱাৰ দৰে লোহিত সাগৰৰ মাজেদি গমন কৰিলে, কিন্তু মিছৰীয়াবিলাকে তাৰ চেষ্টা কৰিলত তেওঁবিলাকক গ্ৰাস কৰা হল। বিশ্বাসৰ গুণে 7 দিন জিৰিহুৰ গড় প্ৰদক্ষিণ কৰিলত সেই গড়বোৰ পৰিল। বিশ্বাসৰ গুণে ৰাহব বেচাই চোৰাংচোৱাবিলাকক শান্তিৰে আলহীৰূপে কাৰ্য কৰিলত অবাধ্যবিলাকৰ লগত তেওঁ বিনষ্ট নহল। আৰু অধিক কি কম, গিদিয়ুন, বাৰাক, চিমচুন, জিপ্ত, দায়ুদ, চমুৱেল আৰু ভাৱবাদীসকল, এই সকলোৰে বৃত্তান্ত ক'বলৈ গ'লে সময় নজোৰে। তেওঁবিলাকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধৰ্ম কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দুৰ্বলতাৰ পৰাও বলৱন্ত হল, যুদ্ধত পৰাক্ৰমী হল, অন্য জাতীয়বিলাকৰ সৈন্যবোৰক হৰুৱালে। তিৰোতাবিলাকে নিজ নিজ মৃতবিলাকক পুনৰুত্থানৰ দ্বাৰাই পুনৰাই পালে, আৰু আনবিলাকে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগি হবৰ কাৰণে মুক্তি অগ্ৰাহ্য কৰি যন্ত্ৰণা যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হল। আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোপ, এনেকি বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে, তেওঁবিলাকক শিল দলিয়াই মৰা হল, কৰতেৰে ফলা হল, তেওঁবিলাক নানা ৰকমে পৰীক্ষিত হল, তেওঁবিলাকক তৰোৱালেৰে বধ কৰা হল, তেওঁবিলাকে দিনহীন আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্ত হৈ মেৰ আৰু সাগৰ ছাল পিন্ধি ফুৰিছিল। এই জগত তেওঁবিলাকৰ যোগ্য নাছিল, তেওঁবিলাক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত আর পৃথিবীর গহ্বরত ফুরিছিল। এই সকলে বিশ্বাসর দ্বারাই সাক্ষ্য পালেও প্রতিজ্ঞার ফল নাপালে, কিয়নো ঈশ্বরে আমার নিমিত্তে কোনো শ্রেষ্ঠ বিষয় যুগুত করাত আমার অবিহনে তেওঁবিলাকক সিদ্ধ হবলৈ নিদিলে।
ইব্রি অধ্যায় ১২। এতেকে ইমান মেঘরূপ সাক্ষীয়ে আমাক বেড়ি থকা দেখি আহা, আমিও আটাই বাধা আর আমাক লগ ধরি থকা পাপ দূর করি আমার আগত থকা দৌড়র পথত ধৈর্যরে দৌড় হোক আর আমার বিশ্বাসর আদি আর সিদ্ধিকর্তা যিশুলৈ চাই থাকু হোক। তেওঁর আগত থকা আনন্দর নিমিত্তে অপমানকে হেয়জ্ঞান করে ক্রুশ যন্ত্রণা সহন করে ঈশ্বরের সিংহাসনের সোঁফালে বহিল। এতেকে তোমালকে যেন নিজ নিজ প্রাণর ক্লান্তিত ক্লান্ত নোহা, এই কারণে যিজনাই নিজের বিরুদ্ধে করা পাপীবিলাকর এনে প্রতিবাদ সহন করেছিল তেওঁলৈ মনোযোগ করা হ। তোমালকে পাপর লগত যুদ্ধ করে এতিয়াও তেজ বুয়ালকে প্রতিরোধ করা নাই, আর যি আশ্বাসর বাণীয়ে পুত্র বলে তোমালকর লগত কথা বতরা করেছে,
হে মোর পুত্র, প্রভুর শাসন হেয়জ্ঞান নকরিবা আর তেওঁর পৰা অনুযোগ পালে ক্লান্ত নহবা, কিয়নো প্রভুয়ে যাক প্রেম করে তেওঁক শাস্তি দিয়ে আর তেওঁ গ্রাহ্য করা প্রতিজন পুত্রক কোবায়, ইয়াক তোমালকে পাহরিলা।
তোমালকে যি সহন করেছা সিয়ে তোমালকর শাসনের অর্থে ঈশ্বরে পুত্রবিলাকর প্রতি যেনেকৈ তোমালকর প্রতি ব্যবহার করেছে, কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্র আছে? কিন্তু সকলে যি শাসনের ভাগি হল, তোমালক যদি তার ভাগি নহুয়া তেন্তে তোমালক যারো যে পুত্র নহুয়া, তাত বাজে আমার মাংসিক পিতৃ সকল শাসনকর্তা আছিল আর আমি তেওঁবিলাকক সমাদর করেছিল, পাছে তাতকৈ যিজনা আত্মাবিলাকর পিতৃ তেওঁর বশীভূত হৈ জীবন ধারণ নকৰিম নে? তেওঁবিলাকে হলে যেনেকৈ উচিত দেখিছিল তেনেকৈ অলপ দিনের নিমিত্তে শাস্তি দিছিল, কিন্তু তেওঁ হলে আমার হিতর কারণে, অর্থাৎ আমি যেন তেওঁর পবিত্রতার ভাগি হোঁ তার কারণে শাস্তি দিছে। সকল শাস্তি উপস্থিত সময়ত আনন্দর বিষয় নহয় কিন্তু দুঃখর বিষয় যেন দেখা যায়। তার পাছত তার দ্বারাই অভ্যাস পোৱা মানুহবিলাকক ধার্মিকতার শাস্তিযুক্ত ফল দিয়ে। এই কারণে তোমালোকে ওলমি পড়া হাত, যথর আঁঠু পুন করা আর খোড়াই যেন বিপদগামী নহয় বরং সুস্থ হয়, এই কারণে নিজ নিজ ভরিলৈ পুনবাদ করা, সকলরে সহিত ঐক্য আর যি পবিত্রতার বিনে কোনেও প্রভুর দর্শন নাপাব সেই পবিত্রতাকো খেদি যোৱা। পাছত জানো কোনোৱে ঈশ্বরের অনুগ্রহবিহীন হয় বা কোনো তিতার মূল ওলাই তোমালোকর বিঘিনি জন্মত তার দ্বারাই অধিক ভাগ অসুচি হয়ে যায়, বা এসাজ আহারর নিমিত্তে নিজ জ্যেষ্ঠাধিকার বেচা যি এসৌ তেওঁর নিচিনা কোনো ধর্মনিন্দক বা কোনো ব্যবিচারী হয় তালৈ সাবধানে চাবা, কিয়নো তোমালোকে জানা যে এসৌয়ে পাছত সেই আশীর্বাদর অধিকারী হবলৈ ইচ্ছা করি তাক সকলোরে সযত্নে বিচারিলতো অগ্রাহ্য হল, কারণ তেওঁ মন পালতাবলৈ ঠাই নাপালে, কিয়নো অস্পর্শনীয় আর অগ্নিরে প্রজ্বলিত পর্বত, কলাবরণীয়া মেঘ, আন্ধার, ধুমুয়া বতাহ, তুরীর ধ্বনি আর বাক্যর শব্দ এইবর ওসরলৈ তোমালোক অহা নাই, সেই মাত শুনাবিলাকে এই প্রার্থনা করিলে যে তেওঁবিলাকক যেন আর কোনো বাক্য কোৱা নহয়, এই আজ্ঞা তেওঁবিলাকে সহিব নোৱাৰিলে।
কিয়নো কোনো পশুয়েও যদি সেই পর্বত স্পর্শ করে তেন্তে তাক শিলদলিয়াই মরা হব।
আর সেই দর্শন এনে ভয়ঙ্কর যে তাক মুছিয়ে কৈছিল,
মই বৰ ভয় পাই কঁপি আছো,
কিন্তু সিয়োন পর্বত, জীবনময় ঈশ্বরের নগর অর্থাৎ স্বর্গীয় জেরুসালেম, অযুত অযুত দূত, স্বর্গত নাম লিখা প্রথমে জন্মাবিলাকর মহাসভা আর মণ্ডলী, সকলরে বিচারকর্তা ঈশ্বর, সিদ্ধ হওয়া ধার্মিকবিলাকর আত্মাবিলাক, নতুন নিয়মর মধ্যস্থ যীশু আর হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি করা তেজ, এই সকলোর ওসরলৈ তোমালোক আহিলা। সাবধান, বাক্য কওঁতাজনক তোমালোকে অগ্রাহ্য নকৰিবা, কিয়নো যিজনাই পৃথিবীত আদেশ দিছিল সেইজনাক অগ্রাহ্য করাবিলাকেই যদি নাহারিল তেন্তে যিজনাই স্বর্গৰ পৰা আদেশ দিলে তেওঁৰ পৰা বিমুখ হলে আমি যে নাহারিম এয়ে কিমান অধিক গুণে নিশ্চয়। তেতিয়া তেওঁৰ ধনীয়ে পৃথিৱী লৰাইছিল, কিন্তু এতিয়া তেওঁ অঙ্গীকাৰ কৰিলে।
আৰু এবাৰ মই কেৱল পৃথিৱীহে লৰাম এনে নহয়, আকাশকো লৰাম।
ইয়াতে আৰু এবাৰ এই শব্দে অলৰ বস্তুবোৰ থাকিবৰ কাৰণে নিৰ্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে। এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষৰূপে ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ মানুহ, কিয়নো আমাৰ ঈশ্বৰ গ্ৰাহকাৰী অগ্নিস্বৰূপ। ইব্ৰি অধ্যায় তেৰ। ভাতৃপ্ৰেম চলি থাকক, তোমালোকে অতিথি সেৱা নাপাহৰিবা, কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজানি স্বৰ্গদূতবিলাককে আলহী সুধিলে। বন্দিয়াৰবিলাকক লগৰ বন্দিয়াৰ যেন মানি তেওঁবিলাকক সোঁৱৰা, নিজেও শৰীৰত থকা জানি অত্যাচাৰ পোৱাবিলাকক সোঁৱৰা। সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ সজ্জা সুচী হওক, কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সুদবিচাৰ ঈশ্বৰে কৰিব। তোমালোকৰ স্বভাৱ নিৰ্লোভ হওক, তোমালোকৰ যি আছে তাতে সন্তুষ্ট হৈ থাকা, কিয়নো তেওঁৱে কৈছে,
মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
এতেকে আমি হাঁহেৰে ক'ব পাৰোঁ যে প্ৰভু মোৰ সহায়কৰ্তা, মই ভয় নকৰিম, মানুহে মোক কি কৰিব। তোমালোকৰ যি নায়কসকলে তোমালোকক ঈশ্বৰৰ বাক্য কৈ গ'ল, তেওঁবিলাকক সোঁৱৰা আৰু তেওঁবিলাকৰ আচৰণৰ শেষ গতি চাই চিন্তি তেওঁবিলাকৰ বিশ্বাসৰ অনুকাৰী হোৱা। যীশুখ্ৰীষ্ট কালি আজি আৰু সদাকাললৈকে সেই একেই হৈ আছে। তোমালোক নানাবিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহবা, কিয়নো যি আহাৰ তাক ব্যৱহাৰ কৰাবিলাকৰ হিতজনক নহল, সেই আহাৰৰ দ্বাৰাই নহয় অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় থিৰ কৰা ভাল। যি বেদীত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰাবিলাকৰ ক্ষমতা নাই, এনে এটি বেদী আমাৰ আছে, কিয়নো যি যি প্ৰাণীৰ তেজ পাপাৰ্থক নৈবেদ্য স্বৰূপে মহাপুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ নিয়া হয় সেইবোৰৰ শৰীৰ চাউনিৰ বাহিৰে পোৰা যায়। এইকাৰণে যীশুৱেও তেওঁৰ নিজৰ তেজৰ দ্বাৰাই মানুহবিলাকক পবিত্ৰ কৰিবলৈ নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যু ভোগ কৰিলে। এতেকে আহা, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ চাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁ হওঁ, কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই, কিন্তু আমি সেই ভাবি নগৰ বিচাৰিছো। এতেকে আহা, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঠৰ ফল উৎসৰ্গ কৰোঁ হওক, কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিবা, কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়। তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হোৱা, কিয়নো হিচাপ দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য কৰিছে। এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্থস্বৰৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা, কিয়নো আৰ্থস্বৰৰে কৰিলে তোমালোকৰ একো হিত নহব। তোমালোকে আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, কিয়নো আমাৰ সদবিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে। ইয়াক আমি দৃঢ়প্ৰত্যয় কৰোঁ, কিন্তু মোক যেন আৰু সোনকালে তোমালোকলৈ পুনৰাই দিয়া হয় এইকাৰণে প্ৰাৰ্থনা কৰিবলৈ মই তোমালোকক অধিক মিনতি কৰিছো। শান্তিৰ আকৰ যি ঈশ্বৰে অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবিলাকৰ সেই মহান ৰক্ষকক অৰ্থাৎ আমাৰ প্ৰভু যীশুক মৃতবিলাকৰ মাজৰ পৰা পুনৰাই আনিলে, তেওঁৰ নিজৰ ইচ্ছা সাধনৰ অৰ্থে তোমালোকক সকলো সদ বিষয়ত সিদ্ধ কৰক। তেওঁৰ দৃষ্টিত যি সন্তোষজনক তাকে আমাক যীশুখ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক। তেওঁৰ মহিমা সদা সৰ্বদাই হওক। আমেন। হে ভাইবিলাক, মই তোমালোকক মিনতি কৰো, তোমালোকে এই উদগনিৰ বাক্য সহন কৰিবা, কিয়নো মই সংক্ষেপে তোমালোকলৈ লিখিলো আমাৰ ভাই তিমথিয়ক মুকলি কৰা হৈছে, ইয়াকে জানিবা। তেওঁ সোনকালে আহিলে তেওঁৰ সৈতে মই তোমালোকক দেখিবলৈ পাম। তোমালোকে তোমালোকৰ নায়কসকলক আৰু সকলো পবিত্ৰ লোকক মংগলবাদ দিবা। ইটালী দেশৰ মানুহবিলাকে তোমালোকক মংগলবাদ কৰিছে। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন।